وقالوا لولا نزل عليه آية من ربه قل إن الله قادر على أن ينزل آية ولكن أكثرهم لا يعلمون
আরক্ষিয়তে কয় তেওর প্রতিপালকৰ তৰফৰ পৰা তেওৰ ওচৰলৈ নিদৰ্শন কিয় নাহে কোৱা নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে